আমরা আজ শিব প্রণামে প্রবেশ করছি। সবাইকে একটা মন্ত্রাঞ্জলি পাঠানো হয়েছে। শুরুতে আমরা একটা কালেকটিভ চ্যান্টিং করব, শুধুমাত্র মহামৃত্যুঞ্জয় মন্ত্র তিনবার আমরা কালেকটিভ চ্যান্টিং করব। আমি বলছি, তারপর আর অন্যগুলি আমরা যথাসময়ে যখন বলবো তখন পড়লে আমরা তখনই করব। আমরা এখন মহামৃত্যুঞ্জয় মন্ত্র কালেকটিভ চ্যান্টিং করব। মহামৃত্যুঞ্জয় মন্ত্র। ঔম হুম জুম স্বাহা, ঔম হুম জুম স্বাহা, ঔম হুম জুম স্বাহা, ঔম হুম জুম স্বাহা, ঔম ত্রয়ম্বকম যজামহে সুগন্ধিম পুষ্টিবর্ধনম, 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 উর্বারুকম ইব আমৃত মুমুক্ষিয়ো মামামৃতম, 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 ঔম শিব প্রণাম মন্ত্র আমরা সকলেই আবার কালেকটিভলি করব। শিব প্রণাম মন্ত্র। নমঃ শিবায় শান্তায় কারুণত্রায় হিতবে, নিবেদয়ামি চ গতিস্থাং পরমেশ্বরাহ। ওম নমঃ শিবায় শান্তায় কারুণত্রায় হিতবে, নিবেদয়ামি চ আত্মনাম গতিস্থাং পরমেশ্বরাহ। ওম নমঃ শিবায় শান্তায় কারুণত্রায় হিতবে, নিবেদয়ামি চ আত্মনাম গতিস্থাং পরমেশ্বরাহ। ওম নমঃ শিবায়, ওম নমঃ শিবায়, ওম নমঃ শিবায়। অথ শিব ধ্যানম। ॐ धयत्मीत्यां महिषं रजतगिरीवं चारुचन्द्रम् अवतंशम् ॐ धयत्मीत्यां महिषं रजतगिरीवं चारुचन्द्र अवतंसम् ॐ धयत्मीत्यां महिषं रजतगिरीवं चारुचन्द्रम् अवतंसम् रत्नकल्पोज्ज्वलाङ्गम् परशुमृगोबरभीतिहस्तं प्रसन्यां रत्नः कल्पोज्ज्वलाङ्गम् परशुमृगोबरभीतिहस्तं प्रसन्यां रत्नकल्पोज्ज्वलाङ्गम् परशुमृगोबरभीतिहस्तं प्रसन्यां रत्नः कल्पोज्ज्वलाङ्गम् परशुमृगोबरभीतिहस्तं प्रसन्यां पद्मासीनं समस्तस्तुतम् अमरगानैर्व्याघ्रकीर्तिवसानं पद्मासीनं समस्तात् स्तुतम् अमरगानैर्व्याघ्रकीर्तिवसानं पद्मासीनं समस्तात् स्तुतम् अमरगानैर्व्याघ्रकीर्तिवसानं विश्यादं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रं विश्याद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रं विश्याद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रं ॐ शिवाय नमः ॐ शिवाय नमः ॐ शिवाय नमः अतः शिव शिव महिमा असीत गिरिसामं सत् कज्जलो सिन्धुपात्रे असीत गिरिसामं सत् कज्जलो सिन्धुपात्रे सूरतरुवारु शाखा लिखनी पात्रमुर्वी सूरतरुवारु शाखा लिखनी पात्रमुर्वी सूरतरुवारु शाखा लिखनी पात्रमुर्वी लिखति यदि गृहीता शारदा सर्वकालं लिखति यदि गृहीता शारदा सर्वकालं लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश तदपि तव गुणानामीश पारं न याति तदपि तव गुणानामीश पारं न याति तदपि तव गुणानामीश पारं न याति ॐ शिवाय नमः ॐ शिवाय नमः ॐ शिवाय नमः আমরা শিব মহিমা স্তব করলাম, শিব মহিমার কথা এটি সম্পর্কে আমাদের একটু জানা দরকার। শিব মহিমা, এই শিব মহিম্ন স্তোত্র এবং শিব মহিমা এটি বেদের সারাসার। এটি আমাদের বেদের ঋষিগণ যখন পুরুষোত্তম তত্ত্বে, পুরুষ তত্ত্বে, সহস্র শীর্ষ পুরুষ তত্ত্বে যখন প্রবেশ করেন, সমগ্র বেদ যখন রচনা হলো, সমগ্র বেদের যে নির্যাস সেটি এই পরম পুরুষ তার ধ্যানে সমগ্র বেদের নির্যাস সূচিত হলো। তাই ঋষি বশিষ্ঠ, ভৃগু, অঙ্গিরা এরা সমিতভাবে স্থির করলেন যে এই বেদ পুরুষকে তারা বর্ণনা করবেন। এই সমিত বেদ পুরুষের যে বর্ণনা, এই বর্ণনাটি হলো শিবের বর্ণনা তারা করলেন। তাই বর্ণনা করবার সময় লিখলেন, অসীত গিরিশমং চাঁদ কাজ্জলং সিন্ধু পাত্রে সুরতরু বর শাখা লিখনি পত্রম উর্বী। লিখলেন, হিমালয়ের মতো যদি একটি লেখনী হয়, কলম হয়, আর সমুদ্রের মতো যদি কালির সম্ভার হয়, আর যত পত্র আছে সৃষ্টির মধ্যে সকল পত্র, আর মহাসমুদ্রের যে বিস্তার, তত বড় বিস্তার ক্ষেত্র যদি লিখবার জায়গা হয়, আর যদি সেটি খেয়ে লিখবেন, বলছেন লিখতি যদি গৃহীত্বা সারদা সর্বকাল, সারদা দেবী সরস্বতী, যদি দেবী সরস্বতী স্বয়ং সেই গুণকীর্তন, তদপি তব গুণনাম ঈশ পারং নয়াতি, দেবী সারদাই স্বয়ং যদি সেই গুণকীর্তন, সেই পরম পুরুষ, সেই মহেশ্বর, তার গুণকীর্তন যদি স্বয়ং দেবী সারদা লিখতে শুরু করেন, সর্বকাল অনাদি অনন্তকাল ধরেও যদি লিখতে শুরু করেন, বলছেন সমবেতভাবে সকল ঋষিগণ, তবুও তথাপি তদপি তব গুণনাম ঈশ, হে পরমেশ্বর, তবুও তোমার গুণ বর্ণনা করে পারম না ইয়াতি, সেই গুণকে বর্ণনা করে শেষ করা যাবে না। তাই বলছেন, অনন্ত অসীম মহিমা তব অপার, হে পরম শিব, এই অপার মহিমা যার, তার সেই অপার মহিমার রাজ্যে আমরা আজ তার কাছে প্রবেশ করছি। এই প্রবেশ করছি আমরা কয়েকটি স্তরে। যদি আমরা সেই পরম পুরুষকে, তার ইউনিভার্সালিটি, পরম পুরুষকে যদি আমরা ধ্যান না করি, তাকে যদি স্মরণ না করি, তাহলে শিব মহিমাটি পরিপূর্ণ হয় না। তাই বিশ্বদেব সুক্তম, এটা আমাদের ঋগ্বেদ প্রথম বিশ্বদেবকে বর্ণনা করলেন। এই বিশ্বদেব হলেন সেই তিনি যার মহিমা বলে শেষ করতে পারছেন না, স্বয়ং দেবী সরস্বতী। ইয়া নো ভদ্রাঃ কৃতবো ইয়ন্তু বিশ্বতেহ দগ্ভাস অপরিতাস উদ্ভিতাঃ দেবো নহ্যদা সমদিবৃদ্ধেঃ অসন্যো প্রায়ুবে রক্ষিতারো দিবে দিবে দেবানাং ভদ্রাং সমতিরিজুয়ান্তং দেবানাং রাতিরোভিনো নিবর্ততাং দেবানাং সখ্যাম উপসদীমাবয়ং দেবানাঃ আয়ু প্রতিদন্তু জীবসে তন পূর্বয়া নিবিদাহুমৈ বয়ং ভগং মিত্রম আদিতিং দক্ষ্যম শ্রীদং আর্যমং বরুণং সোমাশ্মিনা সরস্বতী নহ শুভকামস্করাতহ ততনো বাতো ময়ো ভূবাতু বেশজং তন্মাতা পৃথিবী তৎপিতাদৌ তদগ্রৌবানু সমসূত ময়ো ভূবোধস্তদশ্বিনা শৃণুতং ধিষ্ণ্যায়ুবং Tamishanang jagatastos tushas tapai dishang jishmane aboshi humashibayam Pushanu yata vidusha amosabridh rakshita payurad raksho swastai Swasti na indro vidusho vashasti na pusha vishuveda Swasti na straksho arishto nemi Swasti na vrishpati dadatu Preshadashvahamaruta prishnim mataraha shubham yavana vidate sujagmaya Agni jivahamanabho sura chakshoshi vishoshi na diva avushago maniyam Ong madraṁ karne bhishanvam deva madraṁ pashimaksha viyayutra Stirayangoi tushtuvangsho tanu vivashimo devahitaṁ yatayu Satam inya saradanti deva yatra nashakraha jarusaṁ tanunam Utrasya yatra pitara bhavanti manamadhyariti yatu agantaham Aditir do aditir antariksham aditir mata sa Pita saha putra vishya devaha aditi pancha jona aditir jatam aditir janityamaham Om Namah Shivaya Namah Atah Purusha Suktam Rigveda Uktam Sahasra Shirsha Purusha Sahasraksha Sahasrapat Sahasra Shirsha Purusha Sahasraksha Sahasrapat Sahasra Shirsha Purusha Sahasraksha Sahasrapat Sahabhumim Vishrato Vritya Otitishthati Dasangalam Purushau e vedang sarvyang yad bhutang yatsya vajbhyang Uta amrita sishanya yatanye na otiro hati Eta vanasya mahimamataho jayangsho purushau Padho asya vishya bhutani tripadho asya amritang dibe Tripada urdham udaita purusha pada vasya avavata puna Tato vishang vakramad sasuna asurni avi Tashmiyan viraru jayato viraje odhi purusha Sajato utvaru chariti pashyad bhumimato puraha Yat purushi navisha deva jungya matanyata Vasanto vasyadi svajya grishma idva sharadvadvihi Tangi yagyang parhishi prakshyang purusham jatam agrataha Tenu devaja jantaha sadhyari shayanchaye Tashmiyad jagnyad sarvahutang sangbhritang prishadarjyang Prushangsta chakri vayubhan narayana gramasavi Tashmiyad jagnyad sarvahutang richa samani jagnire Chandrangshi jagnire Tashmiyad jadyustamadhi ajayata Tashmiyad asya ajayanta yekecho abhavayata Gavah jagnire Tashmiyad jagnyansha Tashmiyad jata ajavayaha Yat purushang vedadhu katidha vekalpayana Mukhaṁ kimoṣyāko bāhu-bāhu-rupadā-ucchate Brahmanasya mukhaṁ asīdo vāhu-rajanna-krita-urūdo-tadasya-yad-vaiśyāpadvā ajāyataham Chandra-māmanasya-jātas-chakku-sūraya-ajāyata Mukhādi-śandra-agniṣṭa-pranāda-vāyu-ajāyata Nagyāsīda-antarīkṣa-śiṣṇa-udau-samabhārtata Padvāmhumir-dīśa-sushyat-tata-lokāna-kalpayana Sapta-śyāna-paridhāvasti-sapta-samidha-kritvā-deva-yad-yajñan-tanyāna-danyāta-purūṣaṁ-pasūna-yajñena-yajñam-ajāyanto-devāstāni-dharmāni-prathamanyānyāsan Tihanākaṁ-mahimāna-sachanta-yatra-pūrve Sadhyaha shanti devaham Ataha rishi uktam rigvedam srishti suktam ritaṃ ca satyaṃ ca bhīto viśo vidāyata jāyata tatru rātraho jāyata tatu samudro arnabah samudra arnaho vādhodi saṅbhat sarva jāyata ahurātrani vidodhāni asya miśota boshi suraya chandrama shodhata yata purvam akalpayata divam ca prithivim ca antariksham ca svaha अतः रुद्र स्तुति यजुर्वेद ऋषियों उपस्थापनाय रुद्र स्तुति भगवान शंकर स्तुति उपस्थानयान यह एक जलवान ईशते शनि भी सर्वान लोकान ईशते शनि भी या एक उद्भावी संभविचा या एतद् विदुः अमृतात् वदन्ति एक हि रुद्रो न द्वितीया तस्तुः यः इमान् लोकान् ईशतीशनीभिः प्रत्यङ्गनाति तिष्ठति संकूचन्तु काले संसृज्य विष्ण्या भुवनानि गोपाः विश्वत चक्षुः उतः विश्वत मुखः विश्वत बाहुः उतः विश्वत जम्बात् संगबाहुबंग धमती संगपत्रु दुई दवा भूमि जनयन देवो एका यो देवनं प्रभवश्च उद्भवश्च विश्वधीक रुद्रो महर्षि हिरण्यगर्भं जनयमाश पूर्व्यं सहन बुद्ध्या शुभया संयुनोक्तु याति रुद्र शिवः तनु अघोर पपुनाशिनी तया नस्तनु वासंत माया ग्रीशान्तो विचाकुशी यमेशुं ग्रीशन्तहस्ते विभाष्यस्तवे शिवाङ्गिरित्रतां कुरुमाङ्गिंषि पुरुषं यगत् ततो परं ब्रह्म परं बृहन्तं यथा न्यायं सर्वभूतेषु गूढं विश्वस्य एकं परिवेष्टितारमीशं तं यथामृत भवन्ति विदाहुमेतं पुरुषं महान्तम् आदित्यवर्णं तमसो परस्त्वात् तमेव विदिता उतिमित्वेति नन्यो पन्था विद्यते अयुनाय विदाहुमेतं पुरुषं महान्तो आदित्यवर्णं तमसो परस्त्वात् तमेव विदिता उतिमित्वमिति नन्यो पन्था विद्यते अयुनाय विदाहुमेतं पुरुषं महान्तम् आदित्यवर्णं तमसो परस्त्वाद् तमेव विदिता उति मृत्युमिति नान्यपन्था विद्यते अयुनाय यस्मात् परं न परमस्ति किञ्चित् यस्मात् अनिन्योहो न जायन्ति कश्चित् वृक्ष इव स्तव दिवि तिष्ठति एकं स्तनीदं पूर्णं पुरुषेण सर्व्यं ततो यदुत्तरतारं तद्रूपमयुनानं या एतद्विदुरमृतान्ते भवन्ति यतारे दुःखं मे वापयान्ति सर्वानन सर्वग्रीवा सर्वभूतगुहाशय सर्वव्यापी स भगवस्तमस्तु तस्म्यात् सर्वगतो शिवः महान् प्रभु वै पुरुषो सत्त्वस्वेव प्रवर्तकः सुनिर्मलयीमं शान्तिं शानयुतिरभय अङ्गुष्ठमात्र पुरुषः अन्तरात्मा सदा जनानां हृदये सन्निविष्टः अङ्गुष्ठमात्रः पुरुषः अन्तरात्मा सदा जनानां हृदये सन्निविष्टः अङ्गुष्ठमात्र पुरुषः अन्तरात्मा सदा जनानां हृदये सन्निविष्टः हृदा मनीषा मनुषः विक्लाप्ताः या एतद्विदुः मतान्ते भवन्ति हृदा मनीषा मनुषः विक्लाप्ताः या एतद्विदति मृतान्ते भवन्ति हृदा मनीषा मनुषः विक्लिप्ताः या एतद्विदु मृतान्ते भवन्ति तस्मात् अतः सहस्रशीर्ष पुरुष सहस्राक्ष सहस्रपाद स भूमि विश्वतो वृत्त्या अतिष्ठति दशांगुलम्। সহস্র শীর্ষ পুরুষ সহস্রাক্ষ সহস্রপাদ সহ ভূমি বিশ্বত বৃত্তিয়াহ অতিপৃষ্ঠ দশাঙ্গুল পুরুষ এবেদং সর্বং যদ্ভূত যৎস ভব্যম উত অমৃত শেষণ যদন্যুত অতিরৌহতি সর্বতোপনিপাদং তৎসর্বতোক্ষি শিরমুখং সর্বতোশ্রুতিম লোকে সর্বম আবৃতং তিষ্ঠতি সর্বেন্দ্রিয় গুণভাষং সর্বেন্দ্রিয় বিবর্জিতং সর্বস্য প্রভুম শীশানং সর্বস্য শরণং সুরে নবদ্বারে পুরে দেহি হংসং লীলায়তে বহি বশী সর্বস্য লোকস্য স্থাবরস্য চরস্য চ অপানি পাদং জবানহ গৃহীতা পশ্যতা চক্ষুঃ স শৃণোতি কর্ণঃ সহ বেত্তি বেদ্যাং ন চ তস্যান্তি বেত্তাঃ তম আহুর্জ্ঞাঃ পুরুষং মহান্তম অনহোনিয়ান মহতো মহিয়ান আত্মা গুহায়াং নিহিতস্য যন্তঃ তমক্রতু পশ্যতি বীতশোক ধাতু প্রসাদাত মহিমান ইশাম বিদাহমিতং অজরং পুরাণং সর্ব্যাত্মানং সর্বগাতং বিভুত্বাত ইয়ন্ম নিরোধং প্রবদন্তি যস্য ব্রহ্মবাদিনং হি প্রবদন্তি নিত্যাম অতঃ মহেশ্বর স্তুতি যদুর্বেদ উতঃ ইহা একঃ বর্ণ বহুধা শক্তি যোগাত বর্ণাত অনেকান্নিহিতৌ দদাতি ইয়া বৈ চন্তে বিশ্বমাদৌ চ দেব সহন বুদ্ধা শুভায়া সংযুনক্তু ইহা একঃ বর্ণ বহুধা শক্তি যোগাত বর্ণাত অনেকান্নিহিত অর্থ দদাতি বহচৌতি চ অন্তে বিশ্বমাদৌ চ দেব সহন বুদ্ধা শুভয়া সংযুনক্তু ইয়া একঃ বর্ণ বহুধা শক্তি যোগাত বর্ণাত অনেকান্নিহিত অর্থ দদাতি চ বৈতঃ চ অন্তে বিশ্বমাদৌ চ দেব সন বুদ্ধ শুভয়া সংযুনক্তি অহং পুরুষ তং স্ত্রী তং পুমানসি তং কুমারৌ তো বা কুমারী তং জীর্ণদণ্ডেন বঞ্চোষি তং জাত ভবোষি বিশ্বত মুখং মায়াং তুং প্রকৃতিং বিদ্যাস্মানিনং তু মহেশ্বরং তস্যাবায়ভূতস্তু ব্যাপ্তং সর্বম ইদং জগত ইদাহং তমস্তন্যাহ দিবন রাত্রি নশন্য চ শিব এব কেবল তদাক্ষরং তৎসবিতুর্বর্ণ্যং প্রজ্ঞা চ তস্মাত প্রসীতা পুরাণে শিব তং অজাতং ইত্যেব কশ্চিদ ভীর প্রবদ্ধতে রুদ্র ইয়াত্তে দক্ষিণমুখং তেন মং পাহি নিত্যং তমীশ্বরণং পরমং মহেশ্বরং তং দেবতানং পরমং চ দৈবতং পতিং পতিরং পরমং পরস্তাদ বিদামদেবং ভুবনেশ্বরীভ্যাম তমীশ্বরণং পরমং মহেশ্বরং তং দেবতানং পরমং চ দৈবতং পতিং পতিরং পরমং পরস্তাদ বিদামদেবং ভুবনেশ্বরীভ্যাম তমীশ্বরণং পরমং মহেশ্বরং তং দেবতরং পরমং চ দৈবতং পতিং পতিনাং পরমং পরস্তাদ বিদামদেবং ভুবনেশ্বরমিদ্যং ন তস্য কার্যং কারণং চ বিদ্যতে ন তত সমস্ত অধিকস্য দৃশ্যতে প্রায়শ্চ শক্তির্বিব দেহিত শ্রুয়তে স্বাভাবিক জ্ঞানবল ক্রিয়া চ একো হি দেব সর্বভূতেষু গূঢ় সর্বব্যাপী সর্বভূত অন্তরাত্মা কর্মাধ্যক্ষ সর্বভূত দিবাস সাক্ষী চেতা কেবল নির্গুণশ্চ একবশী নিষ্ক্রিয়ানং বহুনাম এক বীজং বহুদা ইহ করোতি তস্মাত্তস্তং ইহ অনুপশ্যন্তি ধীরস্তেষং সুখং শশ্বতং ন ইতরেষং নিত্য নিত্যানং চেতনঃ চ চেতনানাম ময়েক বহুনাং ইয়ো বিদধাতি কামান তৎকারণং শঙ্খ যোগোধিগম্য জ্ঞাত্যা দেবং মুচ্যতে সর্বপাশৈ ইহো ব্রহ্মাণং বিদধাতি পূরবং ওই বেদাশ্চ প্রহীনতি তস্মৈ তং দেব আত্মবুদ্ধি প্রকাশ মুমুক্ষুর্বৈ শরণং অহং প্রপদ্যে মুমুক্ষুর্বৈ শরণং অহং প্রপদ্যে মুমুক্ষুর্বৈ শরণং অহং প্রপদ্যে Nishkalam, Nishkriyam, Shanto, Nirabhadyam, Niranjanam, Amritasya Param Setum, Dagdeno, Milo, Ninova, Analam, Nishkalam, Nishkriyam, Shanto, Nirabhadyam, Niranjanam, Amritasya Param Setum, Dagdeno, Do, Anivino, Analam, Yasho, Devi Parabhukti, Yatha Devi, Yatha Guru, Tasho, Itokodi, Dahi, Yasho, Prakashanti, Mahatmanaha, अतः ऋग्वेदोक्त शिव प्रणाम रीतं सत्यं परं ब्रह्म पुरुषं कृष्ण पिंगलं ऊर्ध्वरीतं विरूपाक्ष विश्वरूपाय वै नमः रीतं सत्यं विरूपाक्ष रीतं सत्यं परं ब्रह्म कृष्ण पिंगलं ऊर्ध्वैतं विरूपाक्षं विश्वरूपाय वै नमः रीतं सत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलम् ऊर्ध्वैतं विरूपाक्षं विश्वरूपाय वै नमः अतः हरिहर ब्रह्मस्तोत्रम् अच्युतोऽस्मि महादेव तव करुणलेशतः विज्ञानघनैवास्मि शिवोऽस्मि किमुतु परं न निजं निजभक्ताहमन्तरो जग्रीनादन्तः करुणनाशनो सङ्गीमात्रस्तस्तोरि सङ्गीमात्रस्थितश्च महिमाश्च जोमि किमतो अतः परं व्यतिरिक्तं जलं सर्व्यं स्वप्नवच्च विनश्यति चिज्जडानं तु यो हि द्रष्टाः सो अच्युतो विज्ञानविग्रह सह एव महादेव सह एव महरि सह एव युतिशं युति सह एव परमेश्वरः सह एव हि परं ब्रह्म तद्ब्राहुः न संशयः जीवः शिवः शिवः जीवः स जीवः केवलो शिवः तूष्णबद्धो व्रीहि स्वा तुषो वावेन तण्डुलः जीवः शिवः शिवजीवः स जीवः केवलो शिवः तूषणबद्ध ब्रीहि स्वातु स्वभावेन तण्डुल जीव शिव शिव जीव सह जीव केवल शिव तूषणबद्ध ब्रीहि स्वातु स्वभावेन तण्डुल एवं बद्धस्तता जीव कर्मनाशे सदा शिव पाशबद्धस्तता जीव पाशमुक्त सदा शिव शिवाय विष्णुरूपाय शिवरूपाय विष्णवे शिवस्य हृदयम् विष्णुर्विष्णुश्च हृदय शिवः यथा शिवमयो विष्णुरेवं विष्णुमयो शिवः यथा अन्तरं स पश्यामि तथा मे स्थिरयूषि यथा अन्तरं स न वेदः सुः शिव केशवस्तदा देहो दिवाल प्रोक्त स जीव केवल शिव तदेतो ज्ञाननिर्मालं शुभं भवेन पूजयेत् अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः स्थानं मनमालत्यागं शौचमिन्द्रियो निगृह ब्रह्मामृतोऽपिभमष्टिचक्षेदक्षरणि वशीव देव कान्तिकभूतं च कान्तिद्वैतवर्जित इत्थम् इह वाचिनो स एव मुक्तिम् आप्नुयात् श्रीपरमधाम्ने षष्ठिः चिरायुष्येमनयीत षष्ठिः रिञ्चिनारायण शङ्करो आत्मानं नृसिंहदेव सतत्प्रसादद अचिन्तम् अव्याक्तम् अनन्तो अज्ञायं विदात्मनं ब्रह्मनीजं बीजं महाशिवं विजानते प्रणाम ॐ शिवः ॐ शिवः ॐ नमः शिवाय नमः ॐ धैर्नीतं महिषं रजतु गिरिनीवं चरुचन्द्रावतुंशं रत्नोकरुज्ज्वलोऽङ्गोपुरपुरुषु मृगपरभीति प्रशस्तं प्रसन्नं पद्मासीनं तस्ताद् स्तुतम् अमरगणि व्याघ्रकीर्तिं वसानं विश्वादं विश्ववीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॐ नमः शिवाय शान्ताय कर्णत्राय हि तवि निवेदयामि च आत्मनं गतिस्थं परमेश्वरः शिवप्रातस्मरणस्तोत्रम् अथ प्रातस्मरामि भववीतिहरं सुरेशं गङ्गाधरं वृषभावनम्बिकेशं কট্যাঙ্গ শূল বরদা ভয় ভয়স্তমীশং সংসারুর্ভরো মৌষধম অদ্বিতীয়ম প্রাতুর্নমামি গ্রীষং গ্রীজার্ধদেহম সর্গস্থিতি প্রলয় করুণামাদিদেবং বিশ্বেশ্বর বিজিত বিশ্বমনোবিবারং সংসারুর্ভরো মৌষধম দ্বিতীয়ম প্রাতুর্ভজামি শিবম একমনীত অনাদ্যং বেদান্তমি বেদ্যং মঘানং পুরুষং মহান্তং নমাদিভেদরহিতং ষড়ভাবশূন্যং সংসারুর্ভরম ঔষধম অদ্বিতীয়ম প্রাতঃসমুত্থায় শিবং বিচিন্তা শ্লোকোত্তরায় ইহ অনুদীনং পঠন্তি তে দুঃখজাতং বহুজন্ম সঞ্চিতং হিত্বা পদং যান্তি তদীব শম্ভু অথ শিব নাম অবাল্যষ্টাকম হে চন্দ্রচূড় মদনান্তকশলোপানে স্থানো গ্রীষ গ্রীষেশ মহেশ শম্ভু ভূতেশ বিতভায় সুদন মম তাথং সংসার দুঃখ গহনাথ জগদীশ রক্ষ হে পার্বতী হৃদয় বল্লভ চন্দ্রমৌলি ভূতাদীপ প্রমথনাথ গ্রীষ জাপ হে বামদেব ভবরুদ্র পিনাক পানে সংসার দুঃখ সাগর গহনাথ জগদীশ রক্ষ হে নীলকণ্ঠ বৃষদ্ধ্বজ পঞ্চবক্র লোকেশ শেষ বলয় প্রথমেশ সার্ব্য হে দুর্যতে পশুপাতে গিরিজাপতি মং সংসার দুঃখ গহনাথ জগদীশ রক্ষ হে বিশ্বনাথ শিবশঙ্কর দেবদেব গঙ্গাধর প্রথম নায়ক নন্দিকেশ মনেশ্বর বহন্দ কবীব হর লোকনাথ সংসার দুঃখ গহনাথ জগদীশ রক্ষ বারাণসী পুরপাতে মণিকর্ণিক কেশ বীরেশ দক্ষ কাল বিভো গণেশ সর্বিজ্ঞ সর্বহৃদয় অনেক বাস সংসার দুঃখ গহনাথ জগদীশ রক্ষ শ্রীমন মহেশ্বর কৃপাময় হে দয়ালো হে মমকেশ সিতিকাণ্ঠ গণাধিনাথ ভস্মাঙ্গরাক নিক কপাল কাল সংসার দুঃখ গহনাথ জগদীশ রক্ষ কৈলাস শৈল বিনিবাস বিশাখপে হে মৃত্যুঞ্জয় ত্রিনায়ন জগত নিবাস নারায়ণ প্রিয় মদাব শক্তিনাথ সংসার দুঃখ গহনাথ জগদীশ রক্ষ বিশ্ব ঈশ বিশ্বভবন শীত বিশ্বরূপ বিশ্বত্মাক ত্রিগুণ ত্রিগুণ অনেক গুণাধিবাস হে বিশ্ববন্ধ করুণাময় দীনবন্ধু সংসার দুঃখ গহনাথ জগদীশ রক্ষ অথ শিব পঞ্চাক্ষর স্তোত্র ঋগ্বেদোত্তম নগেন্দ্রহারায় ত্রিলোচনায় ভস্মাঙ্গুরাগায় মহেশ্বরায় নিত্যায় শুদ্ধায় দিগম্বরায় তস্মৈ নকারায় নমঃ শিবায় মন্দাকিনী সলিল চন্দন চর্চিতায় নন্দীশ্বর প্রমথনাথ মহেশ্বরায় মন্দার পুষ্প বহু পুষ্প সুপূজিতায় তস্মৈ মকার নমঃ শিবায় শিবায় গৌরীবদনাজ্জলায় সূর্যায় দক্ষায় নাশকায় শ্রীনীলকণ্ঠায় বিশুদ্ধজায় তস্মৈ শিবকারায় নমঃ শিবায় বশিষ্ঠ কুম্ভ উদ্ভব গৌতম আর্য মুনীন্দ্র দেবাচ চর্চিত শিখরায় চন্দ্রার্ক বৈশ্যানার লোচনায় তস্মৈ বকারায় নমঃ শিবায় যজ্ঞস্বরূপায় জটাধরায় পিনাকস্থায় সনাতনায় দিব্যায় দিবায় দিগম্বরায় তস্মৈ কারায় নমঃ শিবায় পঞ্চাক্ষরম ইদং পুণ্যং ইহ পঠে শিব সম্মিধে শিবলোকমাপ্নোতি শিবেন সহ মুদতে নমঃ শিবায় নমঃ শিবায় নমঃ শিবায় অথ শিবাষ্টকম স্তোত্র শঙ্করাচার্য শঙ্করাচার্য প্রণীত শিবাষ্টকম স্তোত্র প্রভু মীশ মনীষ মশীষ গুণ গুণহীন মহীষ গরলাভরণম রণনির্জিত দুর্জয় দৈতপুরম প্রণমামি শিবং শিবকল্পতরুম গিরিরাজসুতান্বিত বামতনুম তনুনিন্দিত রাজিত কৌটিবিদুম বিষ্ণু শিরোদ্ধৃত পাদয়ুগং প্রণমামি শিবং শিবকল্পতরুম সশলাঞ্ছিত রঞ্জিত শম্ভুকুটম কটিলম্বিত সুন্দর কৃত্তিপটম সুরশৈবলিনীকৃত পূতজটং প্রণমামি শিবং শিবকল্পতরুম নয়নত্রয়ভূষিত চারুমুখম মুখপদ্মপরাজিত কৌটিবিদুম বিদুখণ্ড বিমণ্ডিত ভালতটং প্রণমামি শিবং শিবকল্পতরুম বৃষরাজনিকেতনাদিয়াদিগুরুং গরুলসানুম আজীবিষানধরম প্রমথাধিপ শিবকরঞ্জনকম প্রণমামি শিবং শিবকল্পতরুম মকরধ্বজমুত্তম মাতঙ্গহরং করিচর্ম নাগ বিবোধকরম বরমার্গশূলন বিশালধরম প্রণমামি শিবং শিবকল্পতরুম জগদুদ্ভবপালন নাশকারম তিনিবেশ শিরোমণি গৃষ্টপদম প্রিয়মানস সাধু জনৈক গতিং প্রণমামি শিবং শিবকল্পতরুম অনাথং সুদিনং বিভব বিশ্বনাথ পুনর্জন্মনাথ পরিত্রাহি শম্ভু ভজতো অখিল দুঃখ সমূহহরং প্রণমামি শিবং শিবকল্পতরুম অথ বিদুষার শিবস্তোত্রম বশিষ্ঠদেব কৃতং বিদুষার শিবস্তোত্রম পশুনাং কুতিং পাপনাশং পরেশং গজেন্দ্রস্য কৃত্তিং বসানং বরেণ্যং জটাজুঠ মধ্যে স্মৃত গাঙ্গবারিং মহাদেবং একং স্মরামি সরামি মহেশং সুরেশং সুরারাতিনাশং বিভুং বিশ্বনাথং বিভূতিয়াঙ্গভূষণং বিরূপাক্ষ শিব অর্কবন্ত্রিনেত্রং সদানন্দ ভীড়ে প্রভুং পঞ্চবক্রম গিরীশং গণেশং কলনীলবর্ণং গবীন্দ্রাধিরূঢ় গুণাতীতরূপং ভবং ভাস্বর ভস্মনং ভূষিতাঙ্গ ভবানী কলত্রং ভজে পান্থবক্রম শিবকান্ত শম্ভু শশাঙ্কর্ধমৌলে মহেশাংশুলিন জটাজুটধারিন তমেকা জগদ্ব্যাপক বিশ্বরূপ প্রসীদ প্রসীদ প্রভু পূর্ণরূপ পরমাত্মন এক জগদ্বীপ আদ্যং নিরীহং নিরাকরমঙ্কর বেদ্যম যত জায়তে পালতে যেন বিশ্বং তমীশং ভজে লীয়তে যত্র বিশ্বং ন ভূমিং ন চপ ন বহ্নি ন বায়ু ন শুষ্ম আকাশন্তি ন তন্দ্রা ন নিদ্র ন গ্রীষ্ম ন শীতং ন দেশ ন বেশ ন জিষ্যন্তি মূর্তি ত্রিমূর্তিং তমিড়ে অজং শাশ্বতং কারণং করুণানং শিবং কেবলং ভাসকং ভাসকানং তুরিয়ং তমোপারমাদ্যং অন্তহীনং প্রপদ্যে পরং পাবনং দয়িতহীনং নমস্তে নমস্তে বিভো বিশ্বমূর্তে নমস্তে নমস্তে চিদানন্দমূর্তে নমস্তে নমস্তে তপযোগ গম্য নমস্তে নমস্তে শ্রুতিজ্ঞান গম্য প্রভু শিলোপানে বিব বিশ্বনাথ মহাদেব শম্ভু মহেশৌত নেত্র শিবকান্ত শান্ত স্মরারে পুরারে তদন্যে বরণ্যে নমান্য নগণ্য শম্ভো মহেশ করুণাময় শুলপানে গৌরীপতি পশুপতি পশুপাশনাশিন কাশীপতি করুণায় জগদীত এক তং হংসি পাশি বিদধাসি মহেশ্বর ঊষি তত্ত জগদ্ভবতি দেব ভবস্মরারি তৈব তিষ্ঠতি জগন্মীড় বিশ্বনাথ তৈব গচ্ছতি লয়ং জগদীত দৃশ লিঙ্গাত্মকে হর চরাচর বিশ্বরূপিন অতঃ অথর্ববেদ উক্ত দরিদ্রদাহন স্তোত্রম বিশ্বেশ্বরায় নরকার্ণব তরণায় কর্ণামৃতায় শশিশেখরভূষণায় কর্পূরকুন্দবৌলায় জটাধরায় দারিদ্রদুঃখদহনায় নমঃ শিবায় গৌরীপ্রিয়ায় রজনীশ কলধারায় কলান্তকায় ভুজব অধিক কঙ্কনায় গঙ্গাধরায় গজরাজ বিমর্দনায় দারিদ্র দুঃখ গহনায় নমঃ শিবায় ভক্তিপ্রিয়ায় ভবরোগ ভয়াপয়ায় উগ্রায় ভর্গ দুঃখসরতারণায় যতির্ময়ায় পুনরুদ্ভব বর্ণায় দারিদ্র দুঃখ দহনায় নমঃ শিবায় चर्मांबराय शबभस्म विलेपनाय वलेक्षणाय फणिकुंडल मंडिताय मंजीर पादजुगलाय जटाधराय दारिद्र दुक्ष दुख दहनाय नमः शिवाय पंचाननाय फणिराज विशनाय हिमांशुकाय भुवनत्रय मंडनाय आनंद भूमि वरदाय तमोवराय दारिद्र दुख दहनाय नमः शिवाय भानुप्रियाय दुरितार्णवतारणाय कलांतकाय कमलासन पूजिताय नेत्रोत्तराय शुभलक्षण लक्षिताय दरिद्र दुःख दहनाय नमः शिवाय रामप्रियाय रघुनाथ वरप्रदाय नागप्रियाय नागराज निकेतनाय पुण्याय पुण्यचरिताय सुचरिताय दरिद्र दुःख दहनाय नमः शिवाय मुक्तीश्वराय फलदाय गणेश्वराय गीतोप्रियाय वृषभेश्वर वहनाय मातंग चर्म वसनाय महेश्वराय दारिद्र दुःख दहनाय नमः शिवाय गौरी विलास भूषणाय महोदयाय पंचाननाय शरणागत रक्षणाय सर्वाय सर्वजागत मधिपताय तस्मै दारिद्र दुःख दहनाय नमः शिवाय अथ कृत स्तोत्र सर्वरोग निरावनम सर्वसंपादकरं पुण्यं पुत्रपुत्रादिवर्धनं त्रिशन्दं या पठेन्नीतं सहविसर्गम् आप्नुतं वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिरावरणम् अथ महिम्न स्तोत्रम् महिम्न पारं ते परम विदुषो यद्दो सदृशी स्तुति ब्रह्मानिदापि सदमन्यति गीरः अथो वाच सर्वत समति परिणामति घृणान मम पेश स्तुते हरो निरपराध परिकराय अतीत पंथानं तव च महिमा वाङ्मनुषो रतो बब्रीतायं चकितमदत्ते श्रुत्योऽपि सा कस्य स्तुतव्य कति विदु गुण कस्य विषय पदेतर्वासी न पतती न मन कश्य न वच मधुस्मीत वाच परम अमृत निमित्त स्तव ब्रह्म न किं वागपि सुरगुरविस्मय पदम ममोत्पीशवाणी गुणकथनोत्तीत भवत पुण्यमतीत अस्मी न परमोद्धीत बुद्धिर्व्यवसीता तव शरीयत युगय प्रलय क्रीत त्रयीवस्तु वस्तु त्रिषु गुणाविनाशितनुषु अव्यवनानुअस्मादरद रमणीयानु रमणी विहंतुं वक्रोशी विदधातो हि ओके जड़धीय किमीह किंकाय सकलु किमोपि त्रिभुवनं किमाधारो दाता सियोति किमुपादानो इति च अतः ईश्वर्यः तमस्यानो दर्वस्त हतकीयः कुतो अर्काय कहश्चित् मुहाय जगतः अजस्मान लोका किमयवयभि जगतामुदिष्टतराय किं भवति अधीरो न अधीत भवति अनीश न कुर्याद अवनोजी कः परिसारो यतो मन्वातनं प्रतीयमारः संरोति मे त्रयी शाङ्खं योगं पुष्पोतिमीतं वैष्णवमीतिः प्रभिन्न प्रस्थाने परम ईदमीदं पृथमीतिः च रुचिनां वैचित्र द्विजकुटीलां नानापदजुषां निनाम एकं नमस्तमोषि पयसार्णवीवहं मक्षकट्यां परशूरजीन भस्मं फणीन कपालुष्टीनोक्त्येव वरदो तन्त्रोपकरणं सूरस्तं तं ब्रीदि ददौति तु भवद्बुद्धि प्रणिहितं न हि श्रृङ्गारात्मा विषयं विगतं भ्रमयति ध्रुवत्कश्चिद् सर्व्यं सकलं परं परंस्थित ध्रुवमिदं परवुद्रुमोऽद्विव जगति गदौति वस्तुविषये समस्ते दीपात् तस्मिन् पुरवथीनं तव विस्मित एव स्तवं जिभ्रोमि त्वां न खलु न दृष्टः मुकुरतः तविषज्य तन्नाथ यदुपरि विरिञ्च हरिवीद परिच्छेत्तुं यथावलं दस्कन्दपुरुष तद्भक्तश्रद्धावलं गुणश्च गिरीश यात्तस्तत्तु तम्यां तव किमवर्तिं खलोति अजत्मा अपाद त्रिभुवन वैरीतं व्यतिकरं दशाद यद्बाहुनभूतं रणकुण्डपरवासनं शिरपद्मश्रीनिरचितचरणाद्भौरुवले श्रायद्भोः त्रिपुरः विभूतिजदम् अमुष तत्सवितवरं मदिगतसारं भुजबाणं बलात् कैलासमपि तदोऽपि विक्रमयतः अलव्यापतार विफलस्य चीतं गुरुषि प्रतिष्ठा त्वाशीद ध्रुवमचीतमुज्झति खलु समृद्धि सुमात्रनं वरदो स्वरमाचमि सती मधुश्चैव वान परिजन विदयो त्रिभुवन न तच्चि ततस्मिन् परिवसौति तच्चरणो न कस्य उन्नति भवति शिरोश्रुयि स्तवसि कन्याहम् अकांड ब्रह्मांड चकित देवसूर विदेह शीद त्रिनायन विसंसंगीत वत सकलमाश कंठे तव न कुरुते अश्रीय विकार विश्लग्न भुवन भयभंग वशीन असिद्धम कृचि देवासुर नरे दिवर्तन्ते नित्यं जगति जैन यश विशीका सा पश्यन अनीश तमीश असुर साधारण मव स्मर स्मर्तु ज्ञात्महा नहि वशीष पत्थ परिभूरः विशद वैवीतरागन गुणीत फनोद्गोवर्युचि प्रवाहो वारंग्या पृष्ठतरु शिरोषिते जगद्विवाकार जलोधिवायं तेन कृतमि तेनो धृतमहिम दिव्यं तव वपु रथक्षणिः शतद्वीत नगेन्द्र धनुरात रथांगे चंद्राकी रथचरण पाद सरोहिति दिदक्षांत कुहायं त्रिपुर त्रिरोचुरामणि विधाये क्रांत न खलु परतंत्र प्रभुस्तय हरिस्ते शास्त्रं कमल बलिधायो पदयो यत्कान तस्मीन निजमुदरौ तन्नेत्रकूलं गतौ वक्त द्रेक परिणातो महसु चक्रन भूषात्रानं रक्षायो त्रिपुरहोति जागृतिं प्रजानाथं नाथं प्रसवं अभिशीषं स्वांग दुहितरं गतं गृहीताद्भू विरसं दूषवपूषा धनुष्रौति दिवोऽपि सपत्राङ्मुपि प्रसन्तं तेहोऽपि तजोति मृगबादरसः मनः प्रत्यक्षित्ते समिधो विधाय तमरुत प्ररिज्य दोषं प्रमादलिलेश सङ्गीतदेश यदलोकल्यादहृदो एव निमज्य अमृतमये ददस्तन्तु किमपि यस्मिन् किल भवानः बभौ सर्वरुद्र पशुपोथीरथवग्रो सह महांस्तम भीमनशामुदीति यदविधानमष्टकमिदम् अमस्मिन् प्रत्येकं प्रविचरन्ति देव प्रतिश्रुतिरपिः प्रियावशी धान्वी प्रणीतोऽस्मिः अभिभवतिः नमो निदिष्टाय प्रियदेव दविष्टाय च नमः नमो सदिष्ठाय अक्षरः हरः महिष्ठाय च नमः नमः वर्षिष्ठाय त्रिनायनयविष्टाय च नमः नमः सर्वस्मै तदमतिशवाय च नमाय नमः शिवाय नमः शिवाय नमः शिवाय अतः हरगौरी अष्टकम् कस्त्रिका चन्दनलेपनाय श्मशानभस्माङ्गे विलेपनाय सत्कुण्डलाय फणिकुण्डलाय नमः शिवाय च नमः शिवाय मन्दरमाला परिशोभिताय कपालमाला परिशोभिताय दिव्याम्बराय च दिगम्बराय नमः शिवाय च नमः शिवाय चलत कनत कङ्कन नुपुराय बिभ्रत फनवासुर नुपुराय हिमाङ्गदाय च फनाङ्गदाय नमः शिवायै च नमः शिवाय विलोलो निलोत्पलोपलनाचनये निकाशी पङ्किरूहोलोचनाय त्रिलोचनाय च विषमिक्षानाय नमः शिवायै च नमः शिवायै प्रपन्नपृष्ठे सुखदाश्रये त्रिलोक्यसंहार ताण्डवाय कृतस्मराय विकृतस्मराय नमः शिवाय वै च नमः शिवाय चम्प्य गौरवार्धशरीरकावै कर्पूरगौरार्धशरीरकारै दम्यल्लवत्वै च जटाधराय नमः शिवाय वै च नमः शिवाय अम्भोदरश्यामलकुन्तलाय विभूतिभूषाङ्गजटाधराय जगद्जनन्यै जगते गोपित्रे नमः शिवाय वै च नमः शिवाय सदाशिवानं परिभूषणाय सदाशिवानं परिभूषणाय शिवान्वितावै च शिवान्वितावै नमः शिवावै च नमः शिवावै नमः शिवावै च नमः शिवावै नमः शिवावै च नमः शिवावै আমরা এবার সবাই মিলে মহাদেব শিবের কাছে সমেত স্তোত্র দুটি পেশ করব শিবাষ্টকম আর হরগৌরী স্তোত্র। মনীষমশীষ গুণাং গুণহীন মহীষ বরলাভরণা প্রভুমীষমনীষমশীষ গুণাং গুণহীন মহীষ বরলাভরণা রণনীর্যত দুর্জয় দৈত্যপুরাং প্রণমামি শিবং শিবকল্পতরু রণনীর্জিত দুর্জয় দৈত্যপুরাং প্রণমামি শিবং শিবকল্পতরু গিরিরাজসুতান্বিত বামতনুম তনুনিন্দিত রাজিত কোটিবিধুম গিরিরাজসুতান্বিত বামতনুম তনুনিন্দিত রাজিত কোটিবিধুম বিধি বিষ্ণু শিরোদ্ধৃত পাদযুগং প্রণমামি শিবং শিবকল্পতরুম বিধি বিষ্ণু শিরোদ্ধৃত পাদযুগং প্রণমামি শিবং শিবকল্পতরুম সশলাঞ্ছিত রঞ্জিত সম্মুকুটম কটিলম্বিত সুন্দর কৃত্তিপটম সশলাঞ্ছিত রঞ্জিত সম্মুকুটম কটিলম্বিত সুন্দর কৃত্তিপটম সুরশৈবলিনীকৃত পূতজটং প্রণমামি শিবং শিবকল্পতরুম সুরশৈবলিনীকৃত পূতজটং প্রণমামি শিবং শিবকল্পতরুম নয়নত্রয়ভূষিত চারুমুখম মুখপদ্মপরাজিত কোটিবিধুম নয়নত্রয়ভূষিত চারুমুখম মুখপদ্মপরাজিত কোটিবিধুম বিদুখণ্ড বিমণ্ডিত ভালতটং প্রণমামি শিবং শিবকল্পতরুম বিদুখণ্ড বিমণ্ডিত ভালতটং প্রণমামি শিবং শিবকল্পতরুম বিশ্বরাজ নিকেতনমাদি গুরুং গরুলাসনম আজি বিশানধরম বিশ্বরাজ নিকেতনমাদি গুরুং গরুলাসনম আজি বিশানধরম প্রথমাধিপ সেবক রঞ্জকং প্রণমামি শিবং শিবকল্পতরুম প্রথমাধিপ সেবক রঞ্জকং প্রণমামি শিব শিবকল্পতরুম মকরধ্বজ মত্ত মতঙ্গ হরং করি চর্ম না চর্ম গুণাগ বিরোধকরম মকরধ্বজ মত্ত মতঙ্গ হরং করি চর্ম গুণাগ বিরোধকরম পরমার্গ নশূল বিষানধরম প্রণমামি শিবং শিবকল্পতরুম পরমার্গ নশূল বিষানধরম প্রণমামি শিবং শিবকল্পতরুম জগদুদ্ভব পালন নাশকরং ত্রিবেশ শিরোমণি গৃষ্টপদম জগদুদ্ভব পালন নাশকরং ত্রিবেশ শিরোমণি গৃষ্টপদম প্রিয়মানস প্রিয়মানব সাধু জনৈক গতিং প্রণমামি শিবং শিবকল্পতরুম প্রিয়মানব সাধু জনৈক গতিং প্রণমামি শিবং শিবকল্পতরুম অনাথং সুদিনং বিভো বিশ্বনাথ পুনর্জন্ম দুঃখ্যাত পরিত্রাহি শম্ভো অনাথং সুদিনং বিভো বিশ্বনাথ পুনর্জন্ম দুঃখ্যাত পরিত্রাহি শম্ভো ভজতি অখিল দুঃখ সমূহহরং প্রণমামি শিবং শিবকল্পতরুম ভজতি অখিল দুঃখ সমূহহরং প্রণমামি শিবং শিবকল্পতরুম অতহ হরগৌরী অষ্টকম, হরগৌরী অষ্টকম। কস্তুরিকা চন্দন লেপনায় শ্মশান ভস্মাঙ্গ বিলেপনায়, কস্তুরিকা চন্দন লেপনায় শ্মশান ভস্মাঙ্গ বিলেপনায়, সৎকুণ্ডলা ওই ফণিকুণ্ডলা ওই নমঃ শিবাবৈ চ নমঃ শিবায়, সৎকুণ্ডলা ওই ফণিকুণ্ডলা ওই নমঃ শিবাবৈ চ নমঃ শিবায়, মন্দার মালা পরিশোভিতা ওই কপাল মালা পরিশোভিতা ওই, মন্দার মালা পরিশোভিতা ওই কপাল মালা পরিশোভিতায়, দিব্যাম্বরা ওই চ দিগাম্বরায় ওই নমঃ শিবাবৈ চ নমঃ শিবায়, দিব্যাম্বরা ওই চ দিগাম্বরায় নমঃ শিবাবৈ চ নমঃ শিবায়, চলদ কনদ কঙ্কন নুপুরায় বিভ্রত ফল ভাসুর নুপুরায়, চলদ কনদ কঙ্কন নুপুরায় বিভ্রত ফল ভাসুর নুপুরায়, হেমাঙ্গদাই চ ফনাঙ্গদায় নমঃ শিবাবৈ চ নমঃ শিবায়, হেমাঙ্গদাই চ ফনাঙ্গদায় নমঃ শিবাবৈ চ নমঃ শিবায়, বিলোল নীল উৎপল লোচনা ওই বিকাশী পঙ্কে রুহ লোচনায়, বিলোল নীল উৎপল লোচনা ওই বিকাশী পঙ্কে রুহ লোচনায়, ত্রিলোচনায় ওই বিষম ত্রক্ষণায় ওই নমঃ শিবাবৈ চ নমঃ শিবায়, ত্রিলোচনায় ওই বিষম ত্রক্ষণায় নমঃ শিবাবৈ চ নমঃ শিবায়, প্রবন্ন পৃষ্ঠে সুখদাশ্রয়ে ত্রৈলোক্য সংহারকাণ্ড পায়, প্রবন্ন পৃষ্ঠে সুখদাশ্রয়ে ত্রৈলোক্য সংহারকাণ্ড পায়, কৃতস্মরা ওই বিকৃতস্মরায় ওই নমঃ শিবাবৈ চ নমঃ শিবায়, কৃতস্মরা ওই বিকৃতস্মরা ওই নমঃ শিবাবৈ চ নমঃ শিবায়, চাম্পেয় গৌর অর্ধ শরীর কাউই বিভূতিভূষাঙ্গ জটাধরায়, চাম্পেয় গৌর অর্ধ শরীর কাউই বিভূতিভূষাঙ্গ জটাধরায়, ধাম্মীলবত্তই চ জটাধরায় নমঃ শিবাবৈ চ নমঃ শিবায়, ধাম্মীলবত্তই চ জটাধরায় নমঃ শিবাবৈ চ নমঃ শিবায়, অম্বোদর শ্যামল কুন্তলায় কর্পূর গৌর অর্ধ শরীর কায়, অম্বোদর শ্যামল কুন্তলায় কর্পূর গৌর অর্ধ শরীর কায়, জগত জনন্যে এক পিত্রে নমঃ শিবাবৈ চ নমঃ শিবায়, জগত জনন্যে এক পিত্রে নমঃ শিবাবৈ চ নমঃ শিবায়, সদাশিবানং পরিভূষণায় সদাশিবানং পরিভূষণায় সদাশিবানং পরিভূষণায় সদাশিবানং পরিভূষণায় শিবান্বিতায় চ শিবান্বিতায় নমঃ শিবাবৈ চ নমঃ শিবায়, শিবান্বিতায় চ শিবান্বিতায় নমঃ শিবাবৈ চ নমঃ শিবায়, বেদসার শিবস্তোত্রম কি পার্সোনাল ইন্ডিভিজুয়াল, যিনি যখন পারবেন করবেন ইন্ডিভিজুয়াল। আমরা শেষে আবার মহামৃত্যুঞ্জয় মন্ত্র থেকে শিব মহিমা পাঠ করে আমরা এই পুষ্প এবং বিল্বপত্র শিবের কাছে আমরা প্রেরণ করব। যদি কেউ প্রস্তুত থাকেন শিবের কাছে জল নিবেদন করতে তাও করতে পারেন। আমরা আবার মহামৃত্যুঞ্জয় মন্ত্র করছি। ওম হোম জুম স্বাহা, ওম হোম জুম স্বাহা, ওম ত্রয়ম্বকম যজামহে সুগন্ধিং পুষ্টিবর্ধনম, ওম त्रयंबकं यजामहे सुगंधिं पुष्टिवर्धनं उर्वारुकं इव अन्वितं मुमुक्षियो मामान्वितान् उर्वारुकं इव अन्वितं मुमुक्षियो मामामृतान् अथ शिव प्रणाम मंत्र नमः शिवाय शांताय कारुणस्राय हेतवे निवेदयामि च आत्मनं गतिस्तं परमेश्वरः अतः शिवध्यानम् ॐ धैतमित्यं महेशं रजतगिरिनिभं चारुचन्द्रम् अवतांशं ॐ धैतमित्यं महेशं रजतगिरिनिभं चारुचन्द्रम् अवतांशं रत्नाः कल्प उज्ज्वल अंगं परशुमिगोबरावीति हस्तं प्रसन्यं रत्नं कल्प उज्ज्वल अंगं परशुमिगोबरावीति हस्तं प्रसन्यं पद्मासीनं समस्तादस्तुतं अमरगानुई व्याघ्रकृतिं वशानं पद्मासीनं समस्तादस्तुतं अमरगानुई व्याघ्रकृतिं वशानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रं अदो शिवमहिमा वर्णन् असीत गिरिशामं सत्कज्जलं सिन्धुपात्रे असीत गिरिशामं सत्कज्जलं सिन्धुपात्रे सूरतरुवारुशाखालिखनीपात्रमुर्वी लिखति यदि गृहीत्वा शारदा सर्वकालम् लिखति यदि गृहीत्वा शारदा सर्वकालम् तदपि तव पुनानामीशं पारं न याति तदपि तव पुनानामीशं पारं न याति ॐ नमः शिवाय नमः ॐ नमः शिवाय नमः ॐ नमः शिवाय नमः अद शिव प्रणाम समाप्तम् আমরা এবার আমাদের বিল্বপত্র পুষ্প ভগবান শিবের চরণে অর্পণ করছি আর তাকে আমরা জল নিবেদন করছি যদি সম্ভব হয় নমঃ শিবায় নমঃ শিবায় নমঃ শিবায় আমাদের আজকের শিব প্রণাম এখানেই সমাপ্ত হয়।